যাত্ৰা পুস্তক চল্লিশ অধ্যায়। ধৰ্মধাম স্থাপন কৰা। তাৰ পাছত যীহোৱাই মোশীক ক'লে, তুমি নতুন বছৰৰ প্ৰথম মাহৰ প্ৰথম দিনা সাক্ষাৎ কৰা তম্বুৰ আবাস স্থাপন কৰিবা। তুমি তাৰ ভিতৰত সাক্ষ্য ফলিৰ নিয়ম চন্দুক ৰাখি পৰ্দাৰে সেই চন্দুক আঁৰ কৰি ৰাখিবা। মেজ ভিতৰলৈ আনি তাক সজাই ৰাখিবা, আৰু দীপাধাৰ ভিতৰলৈ আনি তাৰ ওপৰত প্ৰদীপবোৰ জ্বলাই দিবা। ধূপ জ্বলাবৰ বাবে সোণৰ বেদীটো সাক্ষ্য ফলিৰ নিয়ম চন্দুকৰ আগত ৰাখিবা, আৰু আবাসৰ দুৱাৰত পৰ্দাবোৰ লগাই দিবা। সাক্ষাৎ কৰা তম্বুৰ আবাসৰ দুৱাৰৰ সন্মুখত হোম বেদী ৰাখিবা। সাক্ষাৎ কৰা তম্বু আৰু হোম বেদীৰ মাজত প্ৰক্ষালন পাত্ৰ থৈ তাত পানী ভৰাবা। চাৰিওফালে চোতাল যুগুত কৰিবা, আৰু চোতালৰ দুৱাৰত পৰ্দাবোৰ লগাবা। তুমি অভিষেক কৰা তেল লৈ আবাস আৰু তাৰ সকলোকে অভিষেক কৰি তাক আৰু তাৰ সকলো বস্তু পবিত্ৰ কৰিবা, তাতে সেয়ে পবিত্ৰ হ'ব। তুমি হোম বেদীটো আৰু তাৰ সকলো সঁজুলি অভিষেক কৰি সেই বেদী পবিত্ৰ কৰিবা, তাতে সেই বেদী অতি পবিত্ৰ হ'ব। তুমি প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুৰা অভিষেক কৰি তাক পবিত্ৰ কৰিবা। তুমি হাৰুণক আৰু তেওঁৰ পুত্ৰসকলক সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ আনি তেওঁলোকক পানীৰে গা ধুৱাবা। হাৰুণক পবিত্ৰ বস্ত্ৰ পিন্ধাই মোৰ অৰ্থে পুৰোহিত কৰ্ম কৰিবলৈ তেওঁক অভিষেক কৰি পবিত্ৰ কৰিবা। তেওঁ পুত্ৰসকলকো আনি কোট চোলা পিন্ধাবা। তেওঁলোকৰ পিতৃক যেনেকৈ অভিষেক কৰিবা, তেনেকৈ তেওঁলোকেও মোৰ অৰ্থে পুৰোহিত কৰ্ম কৰিবলৈ পুত্ৰসকলক অভিষেক কৰিব। তাতে সেই অভিষেকেই তেওঁলোকৰ পুৰুষানুকৰ্মে চিৰস্থায়ী পুৰোহিত পদৰ চিন হ'ব। মোশীয়ে সেইদৰে কৰিলে, যীহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁ সকলোকে কৰিলে। পাছে দ্বিতীয় বছৰ প্ৰথম মাহৰ প্ৰথম দিনা আবাস স্থাপন কৰা হ'ল। যীহোৱাই মোশীক আজ্ঞা দিয়াৰ দৰে তেওঁ আবাস স্থাপন কৰিবলৈ তাৰ চুঙি বহুৱাই, তক্তা খুৱাই, দাং সুমুৱাই আৰু তাৰ খুঁটাবোৰ তুলি সেই আবাসৰ ওপৰত তম্বু তৰিলে, আৰু তাৰ ওপৰত তম্বুৰ আৱৰণ লগালে। পাছে যীহোৱাই মোশীক আজ্ঞা দিয়াৰ দৰে তেওঁ সাক্ষ্য ফলি দুখন লৈ নিয়ম চন্দুকটোৰ ভিতৰত ভৰাই চন্দুকত কাণ মাৰি লগাই নিয়ম চন্দুকৰ ওপৰত পাপাৱৰণ থৈ আৰু আবাসৰ ভিতৰলৈ নিয়ম চন্দুকটো আনি আঁৰ কৰি ৰখা পৰ্দা লগাই সাক্ষ্য ফলিৰ নিয়ম চন্দুক ঢাকিলে। যীহোৱাই মোশীক আজ্ঞা দিয়াৰ দৰে তেওঁ আবাসৰ উত্তৰফালে পৰ্দাৰ বাহিৰত সাক্ষাৎ কৰা তম্বুত মেজ ৰাখিলে। তাৰ ওপৰত যীহোৱাৰ সন্মুখত পিঠা সজাই থলে। পাছে যীহোৱাই মোশীক আজ্ঞা দিয়াৰ দৰে তেওঁ সাক্ষাৎ কৰা তম্বুত মেজৰ সন্মুখত আবাসৰ দক্ষিণফালে দীপাধাৰ ৰাখিলে। যীহোৱাৰ সন্মুখত প্ৰদীপবোৰ জ্বলাই দিলে। পাছে যীহোৱাই মোশীক আজ্ঞা দিয়াৰ দৰে তেওঁ সাক্ষাৎ কৰা তম্বুৰ পৰ্দাৰ আগত সোণৰ বেদী ৰাখিলে। তাৰ ওপৰত সুগন্ধি ধূপ জ্বলালে। পাছে যীহোৱাই মোশীক আজ্ঞা দিয়াৰ দৰে তেওঁ আবাসৰ দুৱাৰৰ পৰ্দা লগালে, আৰু সাক্ষাৎ কৰা তম্বুত আবাসৰ দুৱাৰৰ মুখত হোম বেদী ৰাখি তাৰ ওপৰত হোম বলি আৰু ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিলে। পাছে যীহোৱাই মোশীক দিয়াৰ আজ্ঞাৰ দৰে তেওঁ সাক্ষাৎ কৰা তম্বুৰ আৰু হোম বেদীৰ মাজত প্ৰক্ষালন পাত্ৰ ৰাখি ধুবলৈ তাত পানীৰ ভৰাই থলে। তাৰ পৰাই মোশী, হাৰুণ আৰু তেওঁ পুত্ৰসকলে নিজৰ নিজৰ হাত ভৰি ধুৱে। যেতিয়া তেওঁলোকে সাক্ষাৎ কৰা তম্বুত সোমাই বা বেদীৰ ওচৰলৈ আহে তেতিয়া ধুৱে। পাছে তেওঁ আবাসৰ আৰু হোম বেদীৰ চাৰিওফালে চোতাল যুগুত কৰিলে আৰু চোতালৰ দুৱাৰত পৰ্দা লগালে। এইদৰে মোশীয়ে কাৰ্য সমাপ্ত কৰিলে। তাৰ পাছত মেঘে সাক্ষাৎ কৰা তম্বুটো ঢাকি ধৰিলে, আৰু যীহোৱাৰ প্ৰতাপে আবাস পরিপূর্ণ করিলে। মুচিয়ে সাক্ষাৎ করা তম্বুত সুমাব নোৱাৰিলে, কিয়নো মেঘ তার উপর আছিল আর জিহুয়ার প্রতাপে আবাস পরিপূর্ণ করেছিল। পাছে আবাসর উপরের মেঘ উঠিলে ইজরায়েলের লোকসকলে তেওঁলোকর যাত্রা আরম্ভ করে। কিন্তু আবাসর উপরের যদি মেঘ আঁতরি না যায় যাত্রা নকরে, কিয়নো গোটেই ইজরায়েল বংশর চকুর আগত তেওঁলোকর আটাই যাত্রাত দিনত জিহুয়ার মেঘ আবাসর উপর আছিল আর রাতি অগ্নি আবাসর ভিতর আছিল।